এজৰা তিনি অধ্যায়। যজ্ঞবেদী নিৰ্মাণ কৰা, প্ৰজা পৰ্ব পালন কৰা, ভিত্তিমূল স্থাপন কৰা। সপ্তমাহৰ পাছত ইজৰাইলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ জেৰুচালেমত একগোট হৈছিল, তেতিয়া ইজৰাইলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল। যোচাদকৰ পুত্ৰ জেচুৱা আৰু তেওঁ পুৰোহিত ভাইসকল আৰু চলতিয়েলৰ পুত্ৰ জৰুবাবিল আৰু তেওঁ ভাইসকল থিয় হ'ল আৰু ঈশ্বৰৰ লোক মুচিৰ বিধান পুস্তকত লিখা আজ্ঞা অনুসাৰে হোম বলি উৎসৰ্গৰ অৰ্থে ইজৰাইলৰ ঈশ্বৰৰ যজ্ঞবেদী নিৰ্মাণ কৰিলে। দেশৰ লোকসকলৰ কাৰণে আতংকিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিছিল। লিখা অনুসাৰে তেওঁলোকে পজা পৰ্বও পালন কৰিছিল আৰু প্ৰতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম বলি উৎসৰ্গ কৰিছিল। এইদৰে তেওঁলোকে প্ৰতিদিনে আৰু প্ৰতিমাহে এবাৰ হোম বলি নিৰূপিত সকলো পৰ্ব আৰু ইচ্ছাকৃত দানৰ সৈতে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিছিল। সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিবলৈ ধৰিছিল, কিন্তু তেতিয়াও জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল। সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰসকলক ৰূপ দিলে আৰু পাৰস্যৰ ৰজা কুৰছৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানুনৰ পৰা জাফুৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চিৰুনিয়া আৰু তুৰিয়াসকলক আহাৰ, পেয় দ্ৰব্য আৰু তেল দিলে। দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক জেৰুচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত জৰুবাবিল, যোচাদকৰ পুত্ৰ জেচুৱা, অৱখ্ৰীষ্টৰ পুৰোহিতসকল আৰু লেবিয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ জেৰুচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। জিহুৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবিয়াসকলক নিযুক্ত কৰিলে। জেচুৱা আৰু তেওঁ পুত্ৰ আৰু ভাই ককাইসকল, কদমিয়েল আৰু তেওঁ পুত্ৰসকল, যিহুদাৰ বংশধৰসকলে ঈশ্বৰৰ গৃহত কাম কৰা লোকসকলৰ তত্বাৱধান কৰিছিল। তেওঁলোকৰ সৈতে হেনাদদৰ বংশধৰসকল আৰু তেওঁলোকৰ বংশধৰসকল আৰু তেওঁলোকৰ লগৰ লেবিয়াসকলো আছিল। গৃহ নিৰ্মাণ কৰোতাসকলে জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইজৰাইলৰ ৰজা দাউদে আজ্ঞা কৰাৰ অনুসাৰে জিহুৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে আৰু হাতত তুৰী বাদ্য ল'লে। আছফৰ পুত্ৰ আৰু লেবিয়াসকলে হাতত তাল লৈ থিয় হ'ল। তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে গীত গাই ধন্যবাদ আৰু প্ৰশংসাৰ স্তুতি কৰি ক'লে, তেওঁ মংগলময়, ইজৰাইললৈ তেওঁ দয়া চিৰকাললৈকে থাকে। জিহুৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি জিহুৱাৰ প্ৰশংসা কৰিলে। কিন্তু যিসকলে প্ৰথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবিয়া, সন্মানীয় লোক আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ'ল আৰু উচ্চ স্বৰে জয়ধ্বনি কৰিলে। তাৰ ফলত কান্দোনৰ শব্দৰ কাৰণে লোকসকলে আনন্দ আৰু জয়ধ্বনিৰ শব্দৰ মাজৰ পাৰ্থক্য বুজি নাপালে, কাৰণ লোকসকলে মহা আনন্দত কান্দিছিল আৰু শব্দবোৰ বহু দূৰৈৰ পৰা শুনা গৈছিল।